এয়া আকাশবাণী গুৱাহাটী দুপৰীয়া আঞ্চলিক বাতৰিৰ সৈতে মই উৎপল কুমাৰ দাস। ৰাজ্যজুৰি পঞ্চায়ত নিৰ্বাচনৰ প্ৰচাৰ অভিযান তীব্ৰতৰ হোৱাৰ সময়তে গুৱাহাটী উচ্চ ন্যায়ালয়ে পঞ্চায়তৰ সমষ্টি পুনৰ নিৰ্ধাৰণৰ বাবে চৰকাৰে গ্ৰহণ কৰা সিদ্ধান্ত বাহাল ৰাখিছে। পঞ্চায়তৰ সমষ্টি পুনৰ নিৰ্ধাৰণক লৈ দাখিল কৰা সকলো গোচৰ কালি ন্যায়াধীশ মনীষ চৌধুৰীৰ এজনীয়া বিচাৰপীঠে খাৰিজ কৰে। ন্যায়ালয়ে উল্লেখ কৰে যে দেশৰ নিৰ্বাচন আয়োগে দিয়া নিৰ্দেশনা অনুসৰি ৰাজ্য চৰকাৰে গাঁও অন্তৰ্ভুক্ত বা কৰ্তন কৰি গাঁও পঞ্চায়তসমূহ গঠন কৰিব পাৰে। পঞ্চায়তৰ সমষ্টি পুনৰ নিৰ্ধাৰণ প্ৰক্ৰিয়াৰ জৰিয়তে গোচৰীয়া পক্ষৰ কোনো অধিকাৰ খৰ্ব হোৱা নাই বুলি মত প্ৰকাশ কৰি ন্যায়ালয়ে এই সম্পৰ্কীয় সকলো আবেদন খাৰিজ কৰে। উল্লেখযোগ্য যে সমষ্টি পুনৰ নিৰ্ধাৰণত বিভিন্ন আখোৱাহৰ অভিযোগ তুলি ভালেসংখ্যক লোকে উচ্চ ন্যায়ালয়ত গোচৰ ৰুজু কৰিছিল। এই গোচৰৰ ভিত্তিত উচ্চ ন্যায়ালয়ে পঞ্চায়ত নিৰ্বাচনৰ অধিসূচনা জাৰি নকৰিবলৈ পূৰ্বে ৰাজ্যিক নিৰ্বাচন আয়োগক নিৰ্দেশ দিছিল, কিন্তু ইয়াৰ মাজতে ন্যায়ালয়ে ৰাজ্য চৰকাৰৰ এখন আবেদনৰ ভিত্তিত গোচৰ থকা অঞ্চলসমূহক বাদ দি পঞ্চায়ত নিৰ্বাচন অনুষ্ঠিত কৰিবলৈ অনুমতি প্ৰদান কৰে। সেই অনুসৰি অহা 2 আৰু 7 মে'ত ৰাজ্যত 2টা পৰ্যায়ত পঞ্চায়ত নিৰ্বাচন অনুষ্ঠিত হ'ব। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই কালি সন্ধিয়া গুৱাহাটীত ভাৰতত থকা নৰৱেৰ ৰাষ্ট্ৰদূতক সাক্ষাৎ কৰি অসমৰ প্ৰকৃতি, সংস্কৃতি, ঐতিহ্যৰ প্ৰতি তেওঁৰ গভীৰ আগ্ৰহক প্ৰশংসা কৰে। ৰাষ্ট্ৰদূতগৰাকীৰ সৈতে হোৱা বৈঠকত জৈৱ শোধনাগাৰ, সেউজ এমনীয়া আৰু বহনক্ষম বিমান ইন্ধনৰ দৰে পাৰস্পৰিক স্বাৰ্থৰ ক্ষেত্ৰসমূহৰ বিষয়ত আলোচনা কৰা হয়। মুখ্যমন্ত্ৰীয়ে অসমৰ সেউজ শক্তি প্ৰচেষ্টাত আলোকপাত কৰি এই খণ্ডত নৰৱেৰ কোম্পানীসমূহৰ সৈতে সহযোগিতা কৰিবলৈ আগ্ৰহ প্ৰকাশ কৰে। মুখ্যমন্ত্ৰীগৰাকীয়ে ইউনেস্কোৰ স্বীকৃতিপ্ৰাপ্ত অসমৰ 3টা বিশ্ব ঐতিহ্য ক্ষেত্ৰৰ বিষয়েও তেওঁক অৱগত কৰে। ৰাজ্য চৰকাৰৰ লোকনিৰ্মাণ বিভাগৰ সহযোগত আৰু ইণ্ডিয়ান ৰোডছ কংগ্ৰেছৰ উদ্যোগত আজিৰে পৰা গুৱাহাটীত এখন ৰাষ্ট্ৰীয় আলোচনা চক্ৰৰ আয়োজন কৰা হৈছে। দুদিনীয়াকৈ আয়োজিত এই আলোচনা চক্ৰত IIT-ৰ বিশিষ্ট অধ্যাপক, বিভিন্ন প্ৰতিষ্ঠানৰ প্ৰযুক্তিবিদসকলৰ লগতে পথ পৰিবহণ আৰু ঘাইপথ মন্ত্ৰালয়, ভাৰতীয় ৰাষ্ট্ৰীয় ঘাইপথ প্ৰাধিকৰণ, ৰাষ্ট্ৰীয় ঘাইপথ আৰু আন্তঃগাঁথনি উন্নয়ন নিগম লিমিটেড তথা ৰাজ্যসমূহৰ লোকনিৰ্মাণ বিভাগৰ প্ৰতিনিধিসকলে অংশগ্ৰহণ কৰিছে। ৰাষ্ট্ৰীয় পৰ্যায়ৰ এই আলোচনাচক্ৰত সেতু নিৰ্মাণৰ পৰিকল্পনা আৰু ব্যৱস্থাপনাৰ ক্ষেত্ৰত ব্যৱহাৰ কৰিব পৰা উন্নত পদ্ধতি, আধুনিক প্ৰযুক্তিবিদ্যা তথা কৌশলৰ প্ৰয়োগ সন্দৰ্ভত বিতংভাৱে আলোচনা কৰা হ'ব। গুৱাহাটী বিশ্ববিদ্যালয়ৰ দ্বাত্ৰিংশ দীক্ষান্ত সমাৰোহ আজি অনুষ্ঠিত হ'ব। বিশ্ববিদ্যালয়ৰ খেলপথাৰৰ সমাৱৰ্তন হলত বিয়লি 3 বজাত আয়োজিত এই অনুষ্ঠানত বিশ্ববিদ্যালয়খনৰ আচাৰ্য তথা ৰাজ্যপাল লক্ষ্মণ প্ৰসাদ আচাৰ্যই সভাপতিত্ব কৰি যোৱা বছৰকেইটাত বিশ্ববিদ্যালয়খনৰ পৰা PhD, MPhil, স্নাতকোত্তৰ আৰু স্নাতক ডিগ্ৰী লাভ কৰা শিক্ষাৰ্থীসকলক ডিগ্ৰী প্ৰদান কৰিব। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মা আৰু শিক্ষামন্ত্ৰী ডঃ অনুজ পেগুৱে এই অনুষ্ঠানত সন্মানিত অতিথি আৰু বিশেষ অতিথি হিচাপে অংশগ্ৰহণ কৰিব। আজিৰ এই দীক্ষান্ত সমাৰোহত উত্তৰ পূৰ্বাঞ্চলৰ সবাতোকৈ পুৰণি এই বিশ্ববিদ্যালয়খনে 3গৰাকী কৃতবিদ্য ব্যক্তিক সন্মানীয় ডিগ্ৰী প্ৰদান কৰিব। উল্লেখযোগ্য যে পূৰ্বৰ কাৰ্যসূচী অনুসৰি বিশ্ববিদ্যালয়খনৰ এইবাৰৰ দীক্ষান্ত সমাৰোহত ৰাষ্ট্ৰপতি শ্ৰীমতী দ্ৰৌপদী মুৰ্মুৱে মুখ্য অতিথি হিচাপে অংশগ্ৰহণ কৰাৰ কথা আছিল যদিও পেহেলগামৰ সন্ত্ৰাসবাদী আক্ৰমণৰ ঘটনাৰ পৰিপ্ৰেক্ষিতত ৰাষ্ট্ৰপতিৰ এই কাৰ্যসূচী বাতিল কৰা হয়। আজি বিশ্ব মেলেৰিয়া দিৱস। এই দিৱসৰ সৈতে সংগতি ৰাখি ৰাজ্যৰ স্বাস্থ্য বিভাগৰ উদ্যোগত ঠায়ে ঠায়ে মেলেৰিয়া ৰোগৰ বিৰুদ্ধে জনসাধাৰণৰ মাজত সজাগতা বৃদ্ধিৰ উদ্দেশ্যে বিভিন্ন কাৰ্যসূচীৰ আয়োজন কৰা হৈছে। এইবাৰৰ এই দিৱসৰ মূল বিষয়বস্তু হৈছে আমি মেলেৰিয়া নিৰ্মূল কৰিব পাৰোঁ, পুনৰ সঠিক পৰিকল্পনা আৰু সক্ৰিয়তাৰে মেলেৰিয়া নিৰ্মূলৰ হকে যুঁজ দিওঁ আহক। গুৱাহাটীত পুনৰ মণিপুৰৰ এজন উগ্ৰপন্থীক গ্ৰেপ্তাৰ কৰা হৈছে। বশিষ্ঠ থানাৰ আৰক্ষীয়ে অলপতে পল্টন বাজাৰৰ মণিপুৰৰ PLAৰ নেতা এজনক গ্ৰেপ্তাৰ কৰাৰ পাছত মহানগৰ আৰক্ষীয়ে মণিপুৰৰ KYKLৰ বিত্ত সম্পাদক তথা প্ৰিপাকৰ নেতা কংব্ৰেই লালপাম বিচাৰূপক গ্ৰেপ্তাৰ কৰে। উল্লেখযোগ্য যে নেতাজনে কিছুদিন ধৰি গুৱাহাটীত আত্মগোপন কৰি আছিল। উগ্ৰপন্থীজনক মণিপুৰ আৰক্ষীয়ে মহানগৰ আৰক্ষীৰ পৰা জিম্মাত লৈছে। কোনো এবিধ সামগ্ৰী ব্ৰেণ্ড হিচাপে প্ৰতিষ্ঠা কৰিবলৈ যথেষ্ট সংগ্ৰাম কৰিবলগীয়া হয়। যদিহে এই উৎপাদনকাৰী বা উদ্যোগীগৰাকী অসমৰ থলুৱা উদ্যোগী হয় তেনেহলে তেওঁ অধিক সংগ্ৰাম কৰিব লাগে। এনে কেইগৰাকীমান উদ্যোগীক লৈয়ে কাইলৈ আকাশবাণী গুৱাহাটীৰ বাতৰি বিভাগে নিশা 8:02 এটা বিশেষ দৃষ্টিপাত অনুষ্ঠান প্ৰচাৰ কৰিব। এই অনুষ্ঠানত অসমৰ 3গৰাকী নতুন উদ্যমীয়ে তেওঁলোকৰ সফলতাৰ কাহিনী ব্যক্ত কৰিব। এই অনুষ্ঠানৰ পৰিকল্পনা, প্ৰযোজনা আৰু উপস্থাপন আকাশবাণী গুৱাহাটীৰ বাতৰি বিভাগৰ মুৰববী ৰাজীৱ লোচন বৰঠাকুৰৰ। সকলোৰে বাবে জীৱনটো গোলাপৰ পাহিৰে সজোৱা বিচনাৰ দৰে নহয়। জীৱনত আহে বহু প্ৰত্যাহ্বান। ইয়াৰে কেতবোৰ প্ৰত্যাহ্বান জন্মগত আৰু আন কিছুমান আহে পৰৱৰ্তী কালত। এই প্ৰত্যাহ্বান নেওচিও কিদৰে সফলতাৰে জীৱন যাত্ৰাত আগুৱাব পাৰি তাৰ কাহিনী লৈ আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ বাতৰি বিভাগে অহা 27 এপ্ৰিল দেওবাৰে সন্ধিয়া 7:45 এটা বিশেষ সংবাদ চলন্তিকা প্ৰচাৰ কৰিব। আমাৰ দুপৰীয়া আঞ্চলিক বাতৰি ইমানতে শেষ হ'ল। পৰৱৰ্তী বাতৰি বিয়লি 1:40 শুনিবলৈ পাব। নমস্কাৰ।